এয়া আকাশবাণী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নীতি আয়োগত বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে প্ৰাক বাজেট আলোচনাত মিলিত হয়। এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় বিধেয়ক দুখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীৰ প্ৰথমখন বৈঠক অহা 8 জানুৱাৰীত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত 10,000ৰো অধিক নতুনকৈ স্থাপন কৰা বহুমুখী প্ৰাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগলৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি মুম্বাইৰ দাদৰৰ শিৱাজী পাৰ্ক শ্মশানত ৰাজ্যিক মৰ্যাদা সহকাৰে সম্পন্ন কৰা হয়। আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCয়ে 2025 বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফিৰ সূচী ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নীতি আয়োগত বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে প্ৰাক বাজেট আলোচনাত মিলিত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া পি ভি আৰ সুব্ৰমণিয়ম আৰু আন জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। 2025-26 বিত্তীয় বৰ্ষৰ বাবে প্ৰাক বাজেট আলোচনা যোৱা 6 ডিচেম্বৰত আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰী, কৃষক সংস্থা, অৰ্থনীতিবিদ আৰু অতি ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে 1 ফেব্ৰুৱাৰীত লোকসভাত 2025-26 বৰ্ষৰ বাজেট উত্থাপন কৰাৰ কথা আছে। এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় বিধেয়ক দুখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ প্ৰথমখন বৈঠক অহা 8 জানুৱাৰীত অনুষ্ঠিত হ'ব। 39 জনীয়া যুটীয়া কমিটিখনত লোকসভাৰ 27 জন আৰু ৰাজ্যসভাৰ 12 জন সদস্য আছে। কমিটিখনে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনা সদনত প্ৰতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে সংবিধানৰ 129 সংখ্যক সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক দুখন সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত 10,000ৰো অধিক নতুনকৈ স্থাপন কৰা বহুমুখী প্ৰাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় সমবায় সন্মিলনত নতুনকৈ স্থাপন কৰা সমবায় সমিতিসমূহৰ মাজত পঞ্জীয়ন প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্ৰেডিট কাৰ্ড আৰু মাইক্ৰ ATM বিতৰণ কৰিব। পঞ্চায়তসমূহত সুলভ ঋণ সেৱা আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ, গ্ৰাম্যাঞ্চলৰ জনসাধাৰণক বিভিন্ন আঁচনিৰ উপকাৰ প্ৰদান আৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰগতিত তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বিত্তীয় আহিলাসমূহ বিকশাই তোলা হৈছে। ৰাষ্ট্ৰীয় উপভোক্তা দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ই বাণিজ্য মঞ্চসমূহৰ ক্ৰেতাসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা ডাৰ্ক পেটাৰ্ণসমূহ চিনাক্ত কৰা আৰু গ্ৰাহকসকলৰ সবলীকৰণৰ বাবে ভাৰ্চুৱেল ব্যৱস্থাৰে ভালেমান ব্যৱস্থা মুকলি কৰে। শ্ৰীযোশীয়ে গ্ৰাহকসকলক সুৰক্ষা প্ৰদানৰ লগতে ই বাণিজ্য মঞ্চসমূহৰ ডাৰ্ক পেটাৰ্ণসমূহ চিনাক্ত কৰাৰ উদ্দেশ্যে জাগো এপ, জাগৃতি এক এপ আৰু জাগৃতি ডেশবোৰ্ড মুকলি কৰে। এই উপলক্ষে শ্ৰীযোশীয়ে কয় যে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকক সবল কৰি তোলাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ। গ্ৰাহকসকলক সুৰক্ষিত, স্বচ্ছ আৰু বিশ্বাসযোগ্য বজাৰ প্ৰদান কৰিবলৈ আৰু ডিজিটেল ক্ষেত্ৰত ব্যৱসায়ীৰ অসাধু পন্থা নিৰীক্ষণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীযোশীয়ে ই বাণিজ্য মঞ্চৰ ব্যৱসায়ী, নাগৰিক সমাজ আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে নৈতিক পন্থা আৰু শক্তিশালী গ্ৰাহক অধিকাৰৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায়। এগৰাকী শক্তিশালী গ্ৰাহকেহে এখন শক্তিশালী ৰাষ্ট্ৰৰ ভেটি গঢ়িব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই উপলক্ষে দিয়া ভাষণত গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বি এল বাৰ্মাই